গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰীৰ ৰূপত পূজা অৰ্চনা কৰা হৈছে। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। অসমবাসীৰ হিয়াৰমথু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে মহিষ মৰ্দিনী দুৰ্গাৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে। ধেমাজি জিলাৰ চিলাখুটিৰ ঐতিহাসিক শ্ৰী শ্ৰী তাম্ৰেশ্বৰী আইথানতো পৰম্পৰাগত ৰীতি নীতিৰে আধ্যাত্মিকভাৱে দুৰ্গা পূজা অনুষ্ঠিত হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাত অৱস্থিত শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ে এইবেলি 303 বছৰত ভৰি দিলে। মহানৱমী উপলক্ষে এই দেৱালয়ত আজি পুৱাৰে পৰা ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত অপাৰেচন সিন্দুৰৰ আৰ্হিৰে নিৰ্মাণ কৰা পূজা মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। পেহেলগামৰ হৃদয়বিদাৰক ঘটনাৰ পাছত সেনা বাহিনীৰ সফলতাৰ প্ৰতি শ্ৰদ্ধা জনাই গহপুৰৰ শান্তি ক্লাবে অপাৰেচন সিন্দুৰৰ আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰিছে। বিত্তমন্ত্ৰী অজন্তা নেওগে কালি গোলাঘাট চহৰৰ মাজমজিয়াত আয়োজন কৰা কেইবাখনো পূজাস্থলীত উপস্থিত হৈ ৰাজ্যবাসীৰ কল্যাণ কামনা কৰি দেৱী দুৰ্গাৰ চৰণত সেৱা আগবঢ়াইছে। শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত পুৰাতন ৰীতিৰে 292 বছৰীয়া দুৰ্গা পূজা পালন কৰা হৈছে। বিগত বৰ্ষসমূহৰ দৰে আনন্দ উৎসাহ নাই যদিও আধ্যাত্মিকতাৰ মাজেৰে এইবাৰ শাৰদীয় পূজা অনুষ্ঠিত হৈছে। শান্তি সম্প্ৰীতি সুসমৃদ্ধি আৰু মংগল কামনাৰে দেৱীদৌলত হাঁহ ছাগলী কোমোৰা উৎসৰ্গা কৰি ভক্তই পূজা অৰ্চনা কৰিছে। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী উপলক্ষে আজি পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত কালি পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হয়। অৱশ্যে কালি ধুমুহা বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাখনো পূজা মণ্ডপৰ ক্ষতি হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যোৰহাটত ৰাজহুৱাকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আজি যোৰহাট ষ্টেডিয়ামত শিল্পীগৰাকীৰ শ্ৰদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে। জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালৰ সদস্যসকলে প্ৰয়াত শিল্পীগৰাকীৰ চিতাভস্মলৈ কালি যোৰহাটত উপস্থিত হয়। যোৰহাটলৈ ৰাওনা হোৱাৰ পথত সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পন্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ আকস্মিক মৃত্যু সন্দৰ্ভত শান্তিপূৰ্ণভাৱে আইন শৃংখলা বৰ্তাই ৰাখি ন্যায়ৰ বাবে দাবী জনাবলৈ সকলোকে আহ্বান জনায়।
আইনৰ ধৰণে কাম কৰিবলৈ আমি জোৰ দিব লাগিব, তেওঁলোকেও কৰিব বুলি আমাৰ বিশ্বাস আছে। আমি তেওঁ সেইটো দাবীও জনাইছে, অনুৰোধো কৰিছোঁ। কিন্তু আমি যদি শান্তি হেৰুৱাই পেলাওঁ তেতিয়াহ'লে জুবিনৰ আদৰ্শটো বহুত থাকে। জুবিনেতো অশান্তিকৰ মুহূৰ্ত কেতিয়াও বিচৰা নাছিল, গতিকে সেইকাৰণে আমি সহযোগিতা কৰিব লাগিব। কিন্তু আমি আমাৰ দাবী আমি শান্তিপূৰ্ণভাৱে আমি জনাওঁ, প্ৰতিবাদ আমি শান্তিপূৰ্ণভাৱে কৰোঁ যি কৰিবলগীয়া আছে।
যোৰহাটৰ ৰাইজে কালি শিল্পীগৰাকীৰ পৰিয়ালৰ পৰা অশ্ৰুসিক্ত নয়নেৰে চিতাভস্ম গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্ৰংৰুমত কালি নিশা চিতাভস্মখিনি ৰখা হয়। আজি পুৱাৰে পৰা শিল্পীগৰাকীৰ চিতাভস্মত যোৰহাটবাসীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা নাম প্ৰসংগৰে 13-দিনীয়া মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজ্যৰ প্ৰায় 2000 ভকত বৈষ্ণৱে এই নাম প্ৰসংগত অনুষ্ঠিত অংশ ল'ব। লগতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহুসংখ্যক শিল্পীয়ে জুবিন গাৰ্গৰ লাইভ পেইণ্টিং কৰিব। অনুষ্ঠান সুচাৰুৰূপে চলাই নিয়াৰ বাবে মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ নিশাও আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সকলো দিশ নিৰীক্ষণ কৰে। কৰ্ণধাৰ সমিতিৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠান সুকলমে সম্পন্ন কৰিবলৈ তেওঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছত ডিব্ৰুগড় জিলাতো 13-দিনীয়া মাংগলিক নিয়ম যথা ৰীতি নীতি পৰম্পৰাৰে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। জিলাখনৰ শিলৈধাৰী গাঁৱৰ ধ্ৰুৱজ্যোতি সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাম কীৰ্তন কৰে। জিলাখনৰ নতুন নিৰ্মালী গাঁও, উদয়পুৰ, অসম চিকিৎসা মহাবিদ্যালয়ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে বৃহত্তৰ ৰহমৰীয়াৰ চামনি গাঁৱতো শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।